এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ 9,70,00,000ৰো অধিক কৃষকৰ মাজত 20,500 কোটি টকা বিতৰণ কৰা হয়। ধন লাভ কৰা খেতিয়কসকলৰ ভিতৰত অসমৰ ভালেসংখ্যক খেতিয়ক আছে। বৰপেটা জিলাত 90,000ৰো অধিক কৃষকে এই আঁচনিৰ ধন লাভ কৰে। প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান জিলাখনৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ লগতে সকলো উন্নয়নখণ্ডৰ কাৰ্যালয়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। জিলাখনৰ কৃষি বিষয়াসকলে এই কাৰ্যসূচীত অংশ লয়। দেশৰ অন্য প্ৰান্তৰ লগতে দৰঙৰ কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ 1,05,000ৰো অধিক কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। যোৰহাট জিলাৰ প্ৰায় 57,000 যোগ্য হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 20 সংখ্যক কিস্তিৰ ধন লাভ কৰে। একেদৰে কাছাৰ জিলাৰ 73,000 কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগতে CSC, কৃষক উৎপাদক সংস্থা, কৃষক সমৃদ্ধি কেন্দ্ৰ, পঞ্চায়তভিত্তিক অঞ্চলৰ উপৰি জিলাখনৰ 15টা সংমণ্ডল কৃষি খণ্ডত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। শিৱসাগৰ জিলাৰ প্ৰায় 64,000 হিতাধিকাৰীৰ একাউণ্টত এই আঁচনিৰ 20 সংখ্যক কিস্তিৰ ধন হস্তান্তৰ কৰা হয়। জিলা কৃষি বিভাগ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত BTRৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টিভিত্তিত অনুষ্ঠিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে BTRত এইবাৰ BJPয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। BJPয়ে 25 আগষ্টৰ পাছত সমষ্টিভিত্তিত প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব বুলি তেওঁ কয়। বিগত 5 বছৰত BTRত শান্তি স্থাপন হৈছে বুলিও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। নীতি আয়োগৰ পৰামৰ্শ অনুসৰি গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ খেলপথাৰত যোৱা 28 জুলাইৰ পৰা অনুষ্ঠিত কৰা আকাংক্ষা হাত নামৰ থলুৱা সামগ্ৰীৰ বজাৰখনৰ কালি সামৰণি পৰে। এই বজাৰত জিলাখনৰ আত্মসহায়ক গোট, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প বা আন থলুৱা উৎপাদনকাৰীৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। উল্লেখযোগ্য যে নীতি আয়োগে দেশৰ তুলনামূলকভাৱে কম উন্নয়ন হোৱা জিলা আৰু উন্নয়ন খণ্ডসমূহক উন্নত জিলা আৰু উন্নয়ন খণ্ডসমূহৰ সমকক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিছে। এই অনুসৰি গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ লক্ষীপুৰ উন্নয়ন খণ্ডত শিক্ষা, কৃষি, স্বাস্থ্য, পৰিপুষ্টি আৰু সামাজিক ন্যায় তথা আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈ আহিছে। এই পদক্ষেপৰ অংশ হিচাপে এই আকাংক্ষা হাট মুকলি কৰা হয়। আকাংক্ষা হাটত মুকলি কৰা বিপণীসমূহৰ ভিতৰত ৰেচম বিভাগে শ্ৰেষ্ঠ বিপণীৰ স্বীকৃতি লাভ কৰে। ৰাজ্যপালৰ অসম প্ৰতিভা উদগনিমূলক আঁচনি 2025ৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ বিচৰা প্ৰাৰ্থীসকলৰ বাবে নতুন দিল্লীত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণৰ বাবে সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা যোগেদি 10 গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ'ব। আগ্ৰহীসকলে 10 আগষ্টৰ ভিতৰত japy.assam.gov.in ৱেবছাইটৰ যোগেদি আবেদন কৰিব পাৰিব। যোৱা বছৰ প্ৰায় 18,900 অংগ সংৰোপণ সম্পন্ন কৰি ভাৰতে বিশেষ কৃতিত্ব অৰ্জন কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত 5ম অংগদান দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে 2023ত 3,00,000ৰো অধিক লোকে ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাৰ জৰিয়তে অংগদানৰ সংকল্প গ্ৰহণ কৰিছে। ভাৰত অংগ সংৰোপণৰ ক্ষেত্ৰত সম্প্ৰতি বিশ্বৰ 3য় স্থানত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ অংগদানক মানৱ জাতিৰ মহান দান বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰতিগৰাকী অংগদাতা একোগৰাকী নীৰৱ নায়ক আৰু তেওঁলোকৰ এই নিস্বাৰ্থ কাৰ্যই দুখক আশালৈ আৰু লোকচানক জীৱনলৈ ৰূপান্তৰ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও অংগদাতাৰ পৰিয়াল আৰু বিভিন্ন অংগ লাভ কৰা লোকক সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাৰ বাৰ্ষিক প্ৰতিবেদন, ই পত্ৰিকা আৰু সজাগতা পুস্তিকা মুকলি কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। মুক্ত চিন্তাৰ পৰিচালক হিচাপে পৰিচিত অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলন কৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজযোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।